إن الذين فرقوا دينهم وكانوا شيعا لست منهم في شيء إنما أمرهم إلى الله ثم ينبئهم بما كانوا يفعلون
নিশ্চয় যিসকলে নিজৰ দিনক বিচ্ছিন্ন কৰিছে আৰু বিভিন্ন দলত বিভক্ত হৈছে সিহঁতৰ লগত তোমাৰ কোনো সম্পৰ্ক নাই সিহঁতৰ বিষয়টো আল্লাহৰ অধীনস্থ তাৰপিছত তেওঁই সিহঁতৰ কৃতকৰ্ম সম্পৰ্কে সিহঁতক অৱগত কৰাব